ঈশ্বৰৰ নাম ৰাস্তা চালাম জনাই দিয়া আছে আপোনালোকে লাইভ ফৰ্টি ৱেলকাম কৰি আছে। মোৰ নামটো কিশোৰ তামাং আছে। আজি আপোনালোকে বিচতে মই আৰু ঈশ্বৰ লাগ কথা লৈ নাই আছে। আজি মই আপোনালোকে বিচতে ঈশ্বৰ লাগ কথা ক'বলৈ মন যাওঁতো জন চাপ্টাৰ 3:17 জন 3:17 আছে এনে লিখি আছে, কেলে মানে ঈশ্বৰ দুনিয়াকে খতম কৰিবলৈ নিজৰ পুত্ৰকে পঠা নহয় কিন্তু ইটো কাৰণে আছে তাই কাৰণে দুনিয়া বচাবলে। চ' ইয়াতে মান কি জানি নাছে ক'লে ঈশ্বৰ বৰা আৰু তালা নিজৰ বচা এইটো দুনিয়াতে পঠাটো এইটো দুনিয়াকে বিৰোধ কৰিব লাগে, দুনিয়াকে খতম কৰিব লাগে, নহ'লে দুনিয়াকে বদনাম কৰিবলৈ কাৰণে পঠা নহয়, হয়নে? হ'লেবি তালা বচা পৰাহি বচাবলে, এইটো দুনিয়াকে বচাবলৈ কাৰণে তাই পঠাইছে। কেলে ঈশ্বৰ বৰা খেলি ঈশ্বৰ বৰা তালা বাচ্চাকে এইটো দুনিয়াতে পঠাইছে। আমি হান্তেতে চাইছোঁ ক'লে ৰিজন মই আপোনালোকে তিনিটা পইণ্ট কৈ যাব। তিনিটা পইণ্টে কি আছে ক'লে, ফাৰ্ষ্ট পইণ্ট যীশু আহাত, যীশু আহাত সংসাৰতে কেলে তাইকে পঠাইছে, যীশুতে কেলে সংসাৰতে আহিছে ক'লে তো ঈশ্বৰ বৰা সংসাৰতে থকা মানুহকে মৰম কৰে, হয়নে? ঈশ্বৰ বৰা তাইৰ পৰাই বনালা আছে তো না এইটো সংসাৰতে, সংসাৰতে থকা মানুহ আৰু চব সংসাৰতে কিমান কি কি আছে চব চব ঈশ্বৰৰ পৰাই বনালা আছেতো। এইটো কাৰণে মানিছ, হয়নে? মানুহ মানুহান বি ঈশ্বৰৰ পৰা তালা আফ নুজুৰলা ইমেজ, নুজুৰলা ইমেজ, হয়নে? নুজুৰলা ইমেজতে বনালা আছেতো। এইটো কাৰণে ঈশ্বৰৰ পৰা তালা নুজুৰ মানুহ হৈ কাৰণেতো তাইৰ পৰা মৰম কৰে। এইটো কাৰণে ঈশ্বৰৰ পৰা নুজুৰলা পুত্ৰা, হয়নে? নুজুৰলা পুত্ৰকে তাই পঠাইছে, যীশুকে এইটো ৱৰ্ল্ডে এইটো সংসাৰতে তাই পঠাই দিছে। আৰু আমি খান নম্বৰ 2 পইণ্ট চাইছোঁ ক'লে তো ঈশ্বৰ আহাত, যীশু সংসাৰতে আহাত, যীশু মানুহকে দোষ কৰিবলৈ আহা নহয়, হয়নে? মানুহকে দোষ কৰিবলৈ, হয়নে? মানুহকে আপুনি পাপী মানুহ আছে, আপুনি নৰক যাব, নহ'লে আপুনি পাপী মানুহ আছে, ঈশ্বৰ আপুনি মৰম নকৰে, আপুনিকে এইটো ক'বলৈ কাৰণে তাই আহা নহয় যীশুটো, হয়নে? মান চাইছোঁ ক'লে যীশু যেতিয়া তাই সংসাৰতে আহিছে, মান দেখিছে তাই পাপী মানুহকে কিমান মৰম কৰা, হয়নে? তাই যায় না পাপী মানুহৰ ঘৰতে যায় না কি কৰিছে, তাই যায় না তেতিয়া ভাত বি খাইছিলো, হয়নে? নহয় তাই মানুহ যাবলৈ মন নকৰে থকা মানুহৰ পৰা পাপী মানুহ ও পাপী মানুহ আছে এনে কৈ কৈ থকা মানুহ অলগ অলগ মানুহৰ পৰা, হয়নে? ইহুদিলা লিডাৰ খান বা ইহুদিলা লিডাৰ খান বা এনে কৈ থাকিছে, হ'লেবি যীশুটো কি কৰিছে তাই পাপী মানুহলা ঘৰতে যাইছে, হয়নে? জাকৰিয়ালা ঘৰতে যায় না তাই তেতিয়া যায় না ভাত খাইছে, আৰু জাকৰিয়ালা ঘৰতে মান জানি যায় কি তেতিয়া ছালভেশ্যন, হয়নে? মুক্তি কোৱা কথাটো তাই তেতিয়া দেখিছে, হয়নে? যেতিয়া জাকৰিয়া তাই কি কৰিছে প্ৰস্তাৱ কৰিছে, প্ৰস্তাৱ কৰা তাই ঈশ্বৰৰ লগতে আহিছে, হয়নে? এনেধৰণে আমি সেন জানি যায়, হয়নে? আৰু ঈশ্বৰ আহাত, যীশু আহাত কি কাৰণে আহিছে, যীশু মানুহখান কাৰণে বচাবৰ কাৰণে আহিছে, হয়নে? যীশু আহাত মান মান মানুহকে বচাবলৈ কাৰণে আহিছে, হয়নে? আমি খান চব জানে তাই কেনে কৰণা মহান কাৰণে ক্ৰুছতে তাই মৰিছে, হয়নে? মানলা মহান মৰিব থকা যাহাতে তাই মৰিছে, হয়নে? তাই কি কৰিছে, তাইলা নিজৰ লাইফ তাই চেক্ৰিফাইচ কৰিছে, তাইলা নিজৰলা লাইফ তাই দি দিছে না আপুনি আৰু মহানকে বচাবৰ কাৰণে। এনেধৰণে মান জানি যীশুটো মানুহকে কিমান মৰম কৰে, হয়নে? ঈশ্বৰটো মান কিমান মৰম কৰে কি তাই মান হাৰি নাথাকা টাইমতে বি তাই কি কৰিছে, মান পাপতে থকা টাইমতে বি তাই কি কৰিছে, আইনা মানুহকে বচাই দিছে। সেইটো কাৰণে আজি আপুনি আৰু মই যীশুকে কিমান বিশ্বাস কৰি আছে, যীশুকে বিশ্বাস কৰি আছে না নাই, হয়নে? যীশুলা মৰমটো আপুনি পৰা আৰু মই পৰা ল'বলৈ পাৰি আছে না নাই, হয়নে? যীশুলা মৰমকে আপুনি পৰা মই পৰা এক্সপিৰিয়েঞ্চ কৰিবলৈ পাৰি আছে না নাই, যীশুলা মৰমকে আপুনি পৰা মই পৰা জানি আছে না নাই, হয়নে? এইটো কাৰণে ঈশ্বৰ পৰা তাইৰ পৰা তালা বচা পঠাটো না এইটো সংসাৰতে পঠাটো আপুনি মই কাৰণে দোষ দিবলৈ কাৰণে আহা নহয়, তাইৰ পৰা বচাবৰ কাৰণে তাইৰ পৰাই তাই দ্বাৰা, হয়নে? তাইৰ পৰাই বচাবলৈ কাৰণে তাই আছে। এইটো কাৰণে আজি আপুনি আৰু মই ঈশ্বৰলা যীশুলা মৰমটো কি আছে এইটো বুজিবলৈ একদম জৰুৰী আছে। থেংক ইউ।